এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধী পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকৰ প্ৰচাৰ সভাত অংশগ্ৰহণ, দেশত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মজুত সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা গ্ৰহণ, নিৰাপত্তা বাহিনীৰ নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ সুযোগ লৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশৰ বাবে চেষ্টা চলাইছে বুলি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষই ভোটদাতাৰ মন জয়ৰ বাবে দিনে নিশাই আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। লাভক খেলপথাৰত আয়োজিত এই জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আজি শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰতো দলটোৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰীত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। তেওঁ মাহমৰাৰ জাজলি পাঁচালি ৰাজহুৱা খেলপথাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ সমৰ্থনত আয়োজিত জনসভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সোণাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ আন এখন নিৰ্বাচনী সভাতো ভাগ লয়। তেওঁ আজি নাজিৰা আৰু মৰিয়নী সমষ্টিতো দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি আশা প্ৰকাশ কৰে।
কংগ্ৰেছৰ দৰে টকালৈ চাকৰি দিয়া নাই, আমি তামোল এখন নোখোৱাকৈও 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিছো। যেতিয়াৰ পৰা অসমত মানুহৰ মাজত এটা আস্থাৰ পৰিৱেশ হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে, ল'ৰা ছোৱালীয়ে পুলিচৰ কাৰণে সাজু হ'ল, এডিআৰৰ কাৰণে পঢ়া শুনা কৰিলে, অসমখনতে যুৱ প্ৰজন্মৰ মানসিকতাত এটা ডাঙৰ পৰিৱৰ্তন হ'ল। এইবাৰ এই বৈশাহাবি চাহ বাগিচাত থিয় হৈ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, এইবাৰ আমাৰ চৰকাৰ আহিব, আমি 2,00,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে আজি নাওবৈচা, ৰঙানদী আৰু লক্ষীপুৰ সমষ্টিত প্ৰচাৰ চলায়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই দিছপুৰ সমষ্টিত প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুলীয়াজান সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ লয়। ইপিনে নলবাৰীৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্লবৰুৱাই লাওতলাত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই আজি গোৱালপাৰা পূব সমষ্টিৰ দলীয় প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানৰ হৈ প্ৰচাৰ চলায়। প্ৰচাৰ কালত শ্ৰীবৰাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে আৰু উন্নয়নৰ স্বাৰ্থত অগপৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ আহান জনায়। মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টি সমষ্টিয়ে প্ৰচাৰ অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গৌৰীপুৰ, বিলাচীপাৰা আৰু পৰ্বতজোৰাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ নলবাৰী বিধানসভা সমষ্টিত মিত্ৰ দলৰ প্ৰাৰ্থী অশোক শৰ্মাৰ হৈ ৰোড শ্বত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।
এনেকুৱা এখন নতুন বৰ অসম বিচাৰক যি বৰ অসমত মাত্ৰ এজন মুখ্যমন্ত্ৰীৰ ওচৰত 12,000 বিঘা মাটি নাথাকে। আমি এনেকুৱা এখন নতুন বৰ অসম বিচাৰো য'ত 10,00,000 খেলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিপত্তা আমাৰ নেতৃত্ব চৰকাৰে দিব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আদানী, অম্বানী, পতঞ্জলীক 50,000 বিঘা মাটি দিছে, কিন্তু আমাৰ চৰকাৰ আহিলে আদানী অম্বানী নহয়, আমি দুখীয়া খিলঞ্জীয়া ভূমিপত্ৰ মানুহক আমি ভূমিপত্ৰ দিম, এয়া হল আমাৰ প্ৰতিশ্ৰুতি।
প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেঘনাথ ছেত্ৰীয়ে নদুৱাৰ, বিশ্বনাথ, কলিয়াবৰ আৰু ঢকুৱাখানাত প্ৰচাৰ চলায়। নিৰ্বাচন আয়োগে অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটদাতাসকলক বেতনসহ ছুটি মঞ্জুৰ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশ দিছে। আয়োগে প্ৰকাশ কৰা মতে যিকোনো ব্যৱসায়, বাণিজ্য, ঔদ্যোগিক প্ৰতিষ্ঠান অথবা অন্য প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলক ভোটগ্ৰহণৰ দিনা বেতনসহ ছুটি মঞ্জুৰ কৰিব লাগিব। নিৰ্দেশ অনুসৰি নিৰ্বাচনৰ দিনা ভোটদানৰ বাবে যোৱা কোনো কৰ্মচাৰীৰ বেতন কৰ্তন কৰিব নোৱাৰিব আৰু মালিকপক্ষই এই নিৰ্দেশ উলংঘা কৰিলে জৰিমনা ভৰিব লাগিব। আয়োগে লগতে দিন হাজিৰা কৰা আৰু অংশকালীন কৰ্মচাৰীসকলেও ভোটগ্ৰহণৰ দিনা বেতনসহ ছুটিৰ সুবিধা লাভ কৰিব বুলি প্ৰকাশ কৰে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিৰ্দেশনা বলবৎ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে আৰু সকলো ভোটদাতাই যাতে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ কোৱা হৈছে।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ 2,00,000 পাব চৰকাৰী চাকৰি, স্বচ্ছ আর মেধার ভিত্তিত দিয়া হব প্রতিটি নিযুক্তি। রাইজর আকাঙ্ক্ষা বিজেপির সংকল্প, পদুম ফুলর শিলত ভোট দি বিজেপিক জয়যুক্ত করা হোক।
আপনার বিয়লি আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশৰ সকলো ঠাইতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰকাৰে ভীতিগ্ৰস্ত হৈ অনাহকতে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় আৰু বুকিং নকৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিছে। মন্ত্ৰালয়ে লগতে পেট্ৰলিয়ামজাত সামগ্ৰী আৰু ৰন্ধন গেছৰ অবিৰত উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে ৰন্ধন গেছ বিতৰকসকলৰ ওচৰত 5 কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ উপলভ্য কৰোৱা হৈছে আৰু বৈধ পৰিচয় পত্ৰ দেখুৱাই এনে চিলিণ্ডাৰ ক্ৰয় কৰিব পৰা যাব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। যোৱা মাহৰ 23 তাৰিখৰ পৰা 5 কিলোগ্ৰাম ওজনৰ প্ৰায় 5,70,000 চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ সময়তে অসমত ব্যাপক হাৰত বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশৰ চেষ্টা চলাইছে। অসমৰ লগতে পশ্চিমবংগতো অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশৰ চেষ্টা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। চোৰাংচোৱা সংস্থাই এই সন্দৰ্ভত অসম আৰু পশ্চিমবংগৰ আৰক্ষীক সতৰ্ক কৰি দিছে। নিৰ্বাচনৰ পূৰ্বে দুয়োখন ৰাজ্যতে পৰিস্থিতি অশান্ত কৰি তোলাৰ অভিপ্ৰায়েৰে অনুপ্ৰৱেশৰ চেষ্টা চলি আছে বুলি চোৰাংচোৱা সংস্থাই সকীয়াই দিছে। ৰাজ্যৰ কেইবাখনো জিলাত নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয় কৰ্মচাৰীৰ বাবে আজি ডাক বেলটযোগে ভোটদান আৰম্ভ হৈছে। কামৰূপ জিলাৰ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মুঠ 4,200 বিষয়া কৰ্মচাৰী আৰক্ষীয়ে ডাক বেলটযোগে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। এই বিষয়া কৰ্মচাৰীসকল কমলপুৰ, বকু ছয়গাঁও, হাজো শুৱালকুছি, ৰঙিয়া, চমৰীয়া আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ নিৰ্বাচনী কামত নিয়োজিত। ভোটদান 8 এপ্ৰিললৈ চলিব। দক্ষিণ শালমৰা মানকাছৰ জিলাত কৰ্মৰত অন্য জিলাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভোটদান প্ৰক্ৰিয়াও আৰম্ভ হৈছে। জিলাখনত চাকৰি সূত্ৰে কৰ্মৰত মুঠ 756 কৰ্মচাৰীক পলিং বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। এই বিষয়াসকলে হাতশিঙিমাৰী মহাবিদ্যালয়ত 3 দিনৰ ভিতৰত ভোটদান কৰিব পাৰিব। চিৰাং জিলাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে জড়িত পলিং বিষয়া আৰু আৰক্ষীৰ ডাক ভোটদানৰ ক্ষেত্ৰত জিলা নিৰ্বাচনী বিভাগে পূৰ্বতে জাৰি কৰা নিৰ্দেশনাৰ আংশিক সংশোধন ঘটাইছে। এই অনুসৰি আৰক্ষীৰ বাবে চিদলি, চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ ভোটদাতাৰ বাবে আজি আৰু কাইলৈ পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ পুলিচ ৰিজাৰ্ভত ডাক বেলটযোগে ভোটদান কৰিব পাৰিব। বিধানসভা নিৰ্বাচনৰ বাবে নিয়োজিত সকলো বিষয়া কৰ্মচাৰীক সংশোধিত ব্যৱস্থা অনুসৰি ভোটদানৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে চিদলি, চিৰাং বিধানসভা সমষ্টিৰ নিৰ্বাচনী কৰ্তব্যত জড়িত বিষয়াসকলে কাইলৈ আৰু পৰহিলৈ ইউএন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পুৱা 10 বজাৰ পৰা ভোটদান কৰিব পাৰিব। বিজনী বিধানসভা সমষ্টিৰ নিৰ্বাচনী কৰ্তব্যত জড়িত বিষয়াসকলেও কাইলৈ আৰু পৰহিলৈ বিজনী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ 10 বজাৰ পৰা ভোটদান কৰিব পাৰিব বুলি কোৱা হৈছে। ৰাজ্যত অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনত 31,486 ভোটগ্ৰহণ কেন্দ্ৰত মুঠ 2,50,21,000 অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচন আয়োগে এইবাৰ ভোটগ্ৰহণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া 39,000 EVM মেচিনৰ পৰীক্ষা সম্পন্ন কৰিছে। আয়োগে ভোটগ্ৰহণ কেন্দ্ৰসমূহত EVM বিকল হোৱা আৰু কাৰিকৰী ব্যৱস্থা বিজুতিৰ জোৰা মৰাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ তুলনাত 7,514 অধিক EVM সাজু কৰি তুলিছে। EVMৰ লগতে VVPATৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। নিৰ্বাচন আয়োগে অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন তথা 8টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে 48 ঘণ্টাৰ নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ সময়ছোৱাত সকলো সংবাদ মাধ্যম আৰু সম্প্ৰচাৰকক এক্সিট পল বা যিকোনো নিৰ্বাচনী বিষয়ৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। আয়োগে প্ৰকাশ কৰে যে টিভি, ৰেডিঅ' চেনেল আৰু কেবল নেটৱৰ্কসমূহে এই সময়ছোৱাত প্ৰচাৰ কৰা অনুষ্ঠানসমূহত যাতে কোনো বিশেষ দল বা প্ৰাৰ্থীৰ সম্ভাৱনাক প্ৰচাৰ কৰা নহয় অথবা নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলাব পৰা কোনো বিষয়বস্তু যাতে নাথাকে সেয়া নিশ্চিত কৰা উচিত। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক জয়ৰ বাবে 163 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে মুম্বাই ইণ্ডিয়ানছক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে সৰ্বাধিক 51 ৰাণ সংগ্ৰহ কৰে। ইপিনে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি হ'বলগীয়া আন এখন খেলত গুজৰাট টাইটান্স ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধী পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰ। দেশত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মজুত সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা গ্ৰহণ। নিৰাপত্তা বাহিনী নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ সুযোগ লৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশৰ বাবে চেষ্টা চলাইছে বুলি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি।